ৰিপৰ্টাৰ পুলক গগৈয়ে লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত দেশৰ ছখন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 58টা সমষ্টিত ভোটগ্ৰহণ অব্যাহত আছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ 14টা, হাৰিয়ানাৰ 10টা, বিহাৰৰ 8টা, পশ্চিমবংগৰ 8টা, দিল্লীৰ 7টা, ওড়িশাৰ 6টা, ঝাৰখণ্ডৰ 4টা আৰু জম্মু কাশ্মীৰৰ 1টা সমষ্টি আছে। শেহতীয়া খবৰ অনুসৰি বিয়লি 5 বজা পৰ্যন্ত সামগ্ৰিকভাৱে 57.70% ভোটদান সম্পন্ন হৈছে। এই সময়ছোৱাত পশ্চিমবংগত 77.99%, ঝাৰখণ্ডত 61.41%, উত্তৰ প্ৰদেশত 52.02%, হাৰিয়ানাত 55.93%, বিহাৰত 52.24%, জম্মু কাশ্মীৰত 51.35%, দিল্লীত 53.73% আৰু ওড়িশাত 79.60% ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত মুঠ 889গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ই ভি এমত আজি ৰাজনৈতিক ভাগ্যবন্দী হবলগীয়া বিজেপিৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে মেনকা গান্ধী, ধৰ্মেন্দ্ৰ প্ৰধান, মনোহৰ লাল খট্টৰ, মনোজ তিৱাৰী, বাসুৰী চৰাজাৰী। কংগ্ৰেছৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে দীপেন্দ্ৰ সিং হুদা, কুমাৰী শেলজা, ৰাজবাব্বৰ, কানহায়া কুমাৰ আদি। জম্মু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ষষ্ঠ পৰ্যায়ত 1,14,000 ভোটকেন্দ্ৰত 11 কোটিৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। নিৰ্বাচন আয়োগে ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া 6 বজাত অন্ত পৰিব। গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সালসলনি কৰা হৈছে। শোণিতপুৰ, হাইলাকান্দি, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি শোণিতপুৰ জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30ৰ পৰা দিনৰ 12 বজালৈ, মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময় 7:30বজাৰ পৰা 12:30বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় 7:30বজাৰ পৰা দুপৰীয়া 1 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে মৰিগাঁও জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদান 7:30বজাৰ পৰা 11:15লৈ আৰু উচ্চ প্ৰাথমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা 7:30বজাৰ পৰা দুপৰীয়া 1:15লৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30বজাৰ পৰা দুপৰীয়া 1:55লৈ ধাৰ্য কৰা হৈছে। তিনিচুকীয়া জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30বজাৰ পৰা দিনৰ 12 বজালৈ আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30বজাৰ পৰা দিনৰ 12:30বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে জিলাখনত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30বজাৰ পৰা দুপৰীয়া 1:15লৈ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে বিদ্যালয়সমূহত মুকলি ৰাখৰ তলত খেলা ধূলা আৰু প্ৰাতঃসভা আদি নকৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। ইপিনে কাৰ্বি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 8 বজাৰ পৰা দুপৰীয়া 12:30বজালৈ নিৰ্ধাৰণ কৰা হৈছে। জিলাখনৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 8 বজাৰ পৰা দুপৰীয়া 1 বজালৈ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 8 বজাৰ পৰা দুপৰীয়া 1:30বজালৈ নিৰ্ধাৰণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30বজাৰ পৰা দুপৰীয়া 12 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30বজাৰ পৰা দুপৰীয়া 12:30বজালৈ, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30বজাৰ পৰা দুপৰীয়া 1 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰি শিক্ষানুষ্ঠানসমূহক পৰ্যাপ্ত শীতল খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। গ্ৰীষ্ম প্ৰবাহৰ ফলত স্বাস্থ্যজনিত সমস্যাত ভোগা শিক্ষাৰ্থীক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে বিদ্যালয়সমূহক নিৰ্দেশসমূহ মানি চলিবলৈ আহান জনাইছে। লগতে এই সময়ত হ'ব পৰা ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা যোৰহাট জিলাৰ তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ যোগেশ্বৰ বৰাক আজি জংগ বাহাদুৰ ঠেঙাল ৰত্ন বঁটা প্ৰদান কৰা হয়। ঠেঙাল কছাৰী জনগোষ্ঠীৰ আত্মপ্ৰতিষ্ঠা আৰু একত্ৰিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা জীৱনজোৰা অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক এই বঁটা প্ৰদান কৰা হয়। পেৰুত অনুষ্ঠিত IWF বিশ্ব যুৱ ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ দেৱব্ৰত ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। 73 কেজি শাখাৰ স্নেটছত 136 কেজি আৰু ক্লিন এণ্ড জাৰ্কত 160 কেজি উত্তোলন কৰি ভৰালীয়ে এই সাফল্য অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।